এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, অৰুণাচল প্ৰদেশৰ মৰাণ জনগোষ্ঠীৰ লোকসকললৈ তিনিচুকীয়া জিলাৰ নিয়োগ বিনিময় কেন্দ্ৰত নাম পঞ্জীয়নৰ সুবিধা প্ৰদানৰ বাবে ৰাজ্যিক মন্ত্ৰীসভাৰ সিদ্ধান্ত, বৰপেটাৰ বৰঘোলা চৰৰ সমীপত সংঘটিত নাও দুৰ্ঘটনাত সন্ধানহীন লোকসকলক উদ্ধাৰৰ বাবে আজি পুৱাৰে পৰা অভিযান অব্যাহত, গোৱালপৰীয়া লোকগীতৰ যশস্বী শিল্পী প্ৰতিমা বৰুৱা পাণ্ডেৰ স্মৃতি বিজড়িত গৌৰীপুৰৰ মাটিয়াবাগৰ প্ৰাসাদ সংৰক্ষণৰ বাবে ৰাজ্য চৰকাৰৰ সিদ্ধান্ত, ৰাষ্ট্ৰপতিৰ ভাষণেৰে আজি সংসদৰ বাজেট অধিৱেশন আৰম্ভ, আৰু বিশাখাপট্টনমত আজি ভাৰত নিউজিলেণ্ডৰ মাজত চলিত টি টুৱেণ্টি শৃংখলাৰ চতুৰ্থখন খেল। অৰুণাচল প্ৰদেশৰ মৰাণ জনগোষ্ঠীৰ লোকসকলে এতিয়াৰে পৰা তিনিচুকীয়া জিলাৰ নিয়োগ বিনিময় কেন্দ্ৰত নাম পঞ্জীয়ন কৰিব পাৰিব। ইয়াৰ বাবে চুবুৰীয়া ৰাজ্যখনত বাস কৰা মৰাণ জনগোষ্ঠীৰ লোকসকলৰ অসম চৰকাৰে জাৰি কৰা স্থায়ী বাসিন্দাৰ প্ৰমাণ পত্ৰ, অন্যান্য পিছপৰা জাতিৰ প্ৰমাণ পত্ৰ আদি থাকিব লাগিব। একেদৰে ৰাজ্যৰ চুতীয়া জনগোষ্ঠীৰ বাবে অসামৰিক সেৱা আৰু অসম আৰক্ষী সেৱাৰ কনিষ্ঠ পদবীৰ বাবে এটাকৈ পদ সংৰক্ষিত থাকিব। দিছপুৰৰ লোকসেৱা ভৱনত কালি অনুষ্ঠিত ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। মন্ত্ৰীগোটৰ বৈঠকখনত গ্ৰহণ কৰা এই সিদ্ধান্তৰ লগতে অন্যান্য সিদ্ধান্তসমূহ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এখন সংবাদমেলযোগে প্ৰকাশ কৰে। কালিৰ বৈঠকত গ্ৰাম্য আন্তঃগাঁথনি উন্নয়ন নিধিৰ অধীনত দুগ্ধ প্ৰসংস্কৰণ উদ্যোগ নিৰ্মাণ, পশু চিকিৎসা প্ৰকল্প, গ্ৰাম্য পথ উন্নীতকৰণ আৰু ৰাজহুৱা শৌচালয় নিৰ্মাণৰ বাবে মুঠ 2,36,00,00 টকাৰ 27টা প্ৰকল্পৰ বাবে অনুমোদন জনোৱা হয়। ডিব্ৰুগড় জিলাৰ মৰাণ ৰাজন চক্ৰৰ অধীনৰ সংৰক্ষিত গাঁৱলীয়া চৰণীয়া পথাৰৰ ভূমি সংৰক্ষণ বাতিল কৰি সেই ভূমি খিলঞ্জীয়া পৰিয়াল আৰু ৰাজহুৱা ব্যৱহাৰৰ ক্ষেত্ৰত আবণ্টন কৰাৰ বাবে কেবিনেটে অনুমোদন জনায়। পঞ্চায়ত সদস্যসকলৰ চিকিৎসাৰ ক্ষেত্ৰত চিকিৎসা ব্যয় পৰিশোধৰ সুবিধা প্ৰদান কৰাৰ প্ৰস্তাৱতো কালিৰ বৈঠকে অনুমোদন জনায়। এই আঁচনিৰ জৰিয়তে 30,000ৰো অধিক পঞ্চায়তৰ সদস্য উপকৃত হ'ব।
আৰু জিলা পৰিষদৰ সদস্য সদস্যাসকলক আমি চৰকাৰী কৰ্মচাৰীৰ দৰেই মেডিকেল ৰিইম্বাৰ্চমেণ্টৰ সুবিধা দিম। তাৰমানে মুখ্যমন্ত্ৰীৰ লোকসেৱা আৰোগ্য যোজনাত তেওঁলোকে নামভৰ্তি কৰিব আৰু বেমাৰ আজাৰ হলে চৰকাৰী স্থায়ী কৰ্মচাৰীয়ে যেনেকৈ মেডিকেল ৰিইম্বাৰ্চমেণ্ট পায়, আমাৰ পঞ্চায়তৰ সদস্য সদস্যাসকলেও তেনেকৈয়ে মেডিকেল ৰিইম্বাৰ্চমেণ্ট পাব।
কালিৰ এই বৈঠকতে নগৰ আৰু উপকণ্ঠ এলেকাৰ ভিতৰত থকা শ্ৰমিক লাইনৰ চাহ বাগিচাৰ শ্ৰমিকসকলৰ বাবে সম্পত্তি হস্তান্তৰকৰণৰ আইনী প্ৰক্ৰিয়াত ন্যায়সংগত কৰাৰ লগতে এই ক্ষেত্ৰত শিথিলতা অনাৰ বাবে অনুমোদন জনোৱা হয়। বৰপেটা জিলাৰ দক্ষিণ প্ৰান্তৰ ৰহমপুৰ আৰু বৰঘোলা চৰৰ মাজত ব্ৰহ্মপুত্ৰৰ বুকুত কালি সংঘটিত নাও দুৰ্ঘটনাত সন্ধানহীন লোকসকলক উদ্ধাৰৰ বাবে আজি পুৱাৰে পৰা পুনৰ অভিযান চলিছে। বৰপেটা আৰক্ষীৰ সূত্ৰই জনোৱা অনুসৰি আজি পুৱাৰে পৰা NDRF আৰু SDRFৰ দলে দুৰ্ঘটনা সংঘটিত হোৱা স্থানক কেন্দ্ৰ কৰি ব্ৰহ্মপুত্ৰৰ বিভিন্ন দিশত উদ্ধাৰ অভিযান আৰম্ভ কৰিছে। এই উদ্ধাৰ অভিযানত বৰপেটা আৰক্ষীয়েও সহযোগিতা আগবঢ়াইছে। উল্লেখযোগ্য যে কালি এখন টুলুঙা নাৱৰে শিশুসহ 32 জন লোকে ৰহমপুৰৰ পৰা বৰঘোলালৈ যাত্ৰা কৰিছিল। বৰঘোলা চৰ পোৱাৰ আগমুহূৰ্তত ব্ৰহ্মপুত্ৰৰ পকনীয়াত পৰি নাওখন বুৰ যায়। বাকী যাত্ৰীসকলে সাঁতুৰি আৰু আন এখন নাৱৰ নাৱৰীয়াৰ সহযোগত নিজকে ৰক্ষা কৰিবলৈ সমৰ্থ হয় যদিও নাওসহ 6 জন লোক সন্ধানহীন হয়। এই ঘটনা সন্দৰ্ভত এয়া বৰপেটাৰ পৰা আমাৰ সংবাদদাতা অৰূপজ্যোতি মহন্ত।
বৰপেটা জিলাৰ চেঙা বিধানসভা সমষ্টিৰ ব্ৰহ্মপুত্ৰৰ বুকুত ৰহমপুৰ আৰু বৰঘোলা চৰৰ মাজত কালি দুপৰীয়া যি বৃহৎ নাও দুৰ্ঘটনা সংঘটিত হয় তাত সন্ধানহীন হোৱা শিশু আৰু মহিলাসহ 6 জনৰ এতিয়ালৈকে কোনো সন্ধান ওলোৱা নাই। একেদৰে দুৰ্ঘটনাগ্ৰস্ত নাওখনৰো কোনো সন্ধান ওলোৱা নাই। বৰপেটা আৰক্ষীৰ জনমতে আজি পুৱাৰ পৰা SDRF, NDRF আৰু ডুবাৰ দলে সন্ধানহীনসকলৰ সন্ধান উলিয়াবলৈ অভিযান আৰম্ভ কৰিছে। যিহেতু ব্ৰহ্মপুত্ৰ ইয়াত খুব বিশাল পৰিসৰ, যথেষ্ট বিশাল আৰু সোঁত যথেষ্ট বেছি, তথাপিও সেই প্ৰত্যাহ্বানৰ মাজেৰে তেওঁলোকক উদ্ধাৰ অভিযান চলিছে। বৰপেটা আৰক্ষীয়ে যিখিনি প্ৰাথমিক তথ্য লাভ কৰিছে সেই অনুসৰি এখন টুলুঙা নাৱৰে 32 গৰাকী লোক যাত্ৰা কৰিছিল, যিটো অতি বিপদজনক। আৰু তেনেকৈয়ে এই চৰ অঞ্চলবিলাকত যাতায়াত ব্যৱস্থা চলি আহিছে অনানুষ্ঠানিকভাৱে, আৰু এনে কাৰণতে এই বৃহৎ দুৰ্ঘটনা সংঘটিত হয় বুলি আৰক্ষীয়ে তথ্য লাভ কৰিছে বুলি জনায়।
অসম সচিবালয়ৰ ভিতৰত নিৰ্মীয়মান প্ৰেক্ষাগৃহ অহা ছমাহৰ ভিতৰত সম্পূৰ্ণ হৈ উঠিব আৰু এই প্ৰেক্ষাগৃহত অনাগত সময়ত ৰাজ্যখনৰ সকলো চৰকাৰী অনুষ্ঠানৰ আয়োজন কৰা হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ নৱতম সংযোজন শ্ৰী শ্ৰী দামোদৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহ মুকলি কৰি এই কথা প্ৰকাশ কৰে। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সম্পূৰ্ণৰূপে ৰাজহুৱা অনুষ্ঠানৰ বাবে উৎসৰ্গা কৰা হ'ব বুলিও মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে।
গুৱাহাটী মহানগৰ আৰু অসমৰ এটা বহুদিনীয়া অভাৱ পূৰণ কৰিব শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ অডিটৰিয়াম। তাত চৰকাৰী অনুষ্ঠানসমূহ হৈ থকাৰ কাৰণে সাধারণতে রাইজে অনুষ্ঠান উপস্থাপন করিবৰ বাবে গুৱাহাটী প্রেক্ষাগৃহৰ অভাব অনুভব করেছিল। এতিয়া আমি অসম সচিবালয়ৰ ভিতৰত এটা আধুনিক প্রেক্ষাগৃহ নির্মাণ করছো, অহা ছমাহৰ ভিতৰত সম্পূর্ণ হব। সরকারি অনুষ্ঠান এতিয়া সদায় আসাম সেক্রেটারিয়েটৰ ভিতৰত হব, কারো কারণে ট্রেফিকৰো সমস্যা নহব, যান বাহনেরও সমস্যা নহব। সরকারের যান অনুষ্ঠান হব তাক আমি অসম সচিবালয়ৰ ভিতৰত নির্মাণ করা প্রেক্ষাগৃহত আমি অনুষ্ঠিত করি।
মুখ্যমন্ত্রীগৰাকীয়ে কয় যে কালি মুকলি করা নতুন প্রেক্ষাগৃহটিয়ে রাজ্যৰ সাংস্কৃতিক পরিকাঠামক অধিক শক্তিশালী করে তুলিব। তেওঁ কয় যে শ্রীমন্ত শঙ্করদেবর আদর্শক সারুগত করে অসম সরকারে বিভিন্ন জনগোষ্ঠীর মাজত সমন্বয় স্থাপনের সঁচা অর্থত বৰ অসম গঢ়ি তোলার লক্ষ্যে প্রচেষ্টা চলাই আহিছে। এই ক্ষেত্রত তেওঁ জনসাধারণৰ সহযোগিতা কামনা করে। কলাক্ষেত্রত থকা শ্রীমন্ত শঙ্করদেব আর শ্রী শ্রী মাধবদেব প্রেক্ষাগৃহ নবনির্মাণ করা হব বলেও তেওঁ জানিবলৈ দিয়ে। 52 কোটি টকা ব্যয়ৰে সাজি উলিয়া শ্রী শ্রী দামোদরদেব আন্তর্জাতিক প্রেক্ষাগৃহত আধুনিক তথা আন্তঃরাষ্ট্রীয় মানৰ বিভিন্ন সা সুবিধা সংযোজন করা হৈছে। 800খন আসন বিশিষ্ট প্রেক্ষাগৃহটোত অত্যাধুনিক সম্মিলন কক্ষ, উন্নতমানৰ আলোক আৰু শব্দ প্রযুক্তি, দিব্যাংগ লোকসকলৰ বাবে মঞ্চত আরোহণৰ সুবিধার্থে বিশেষ লিফ্ট, অত্যাধুনিক থিয়েটাৰ অভিজ্ঞতা কেন্দ্ৰ আদিৰ ব্যৱস্থা থাকিব। কালিৰ অনুষ্ঠানত দিয়া ভাষণত মুখ্যমন্ত্রীয়ে অসমৰ লোক সংস্কৃতিলৈ চিৰযুগমীয়া অৱদান আগবঢ়োৱা প্রতিমা বৰুৱা পাণ্ডেৰ অৱদানক স্বীকৃতি দিয়াৰ বাবে তেওঁৰ স্মৃতি বিজড়িত গৌৰীপুৰা মাটিয়াবাগৰ প্ৰাসাদ সংৰক্ষণ, মেৰামতি আৰু সংগ্ৰহালয় সংযোজনৰ পদক্ষেপ লোৱা হ'ব বুলি ঘোষণা কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে সংসদৰ উভয় সদনক উদ্দেশ্যি দিয়া ভাষণেৰে আজি সংসদৰ বাজেট অধিৱেশন আৰম্ভ হ'ব। কাইলৈ অৰ্থনৈতিক সমীক্ষা দাখিল কৰা হ'ব আৰু অহা 1 ফেব্ৰুৱাৰী দেওবাৰে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে 2026-27 বৰ্ষৰ কেন্দ্ৰীয় বাজেট উত্থাপন কৰিব। আজিৰে পৰা 13 ফেব্ৰুৱাৰীলৈ অধিৱেশনৰ প্ৰথম পৰ্যায় আৰু 9 মাৰ্চৰ পৰা 2 এপ্ৰিললৈ দ্বিতীয় পৰ্যায়ৰ কাম কাজসমূহ চলিব। এইবাৰৰ অধিৱেশনৰ সময়ত মুঠ 30 দিন সদনৰ কাম কাজ চলিব। মুখ্যমন্ত্রী ড হিমন্ত বিশ্ব শর্মায় আজি শিবসাগরত মুখ্যমন্ত্রী মহিলা উদ্যমিতা আঁচনির অধীনত প্রথম পর্যায়ের 10,000 টাকার চেক আনুষ্ঠানিকভাবে বিতরণ করব। শিবসাগর জেলার ডিমো বিধানসভা সমষ্টির খেলোয়া গাঁও পঞ্চায়েতর বরবিল খেলপথারত আয়োজিত অনুষ্ঠানত সমষ্টিটোর 3,214টা আত্মসহায়ক গোটর 30,512গৰাকী মহিলায় এই পুঁজির ধন লাভ করব। ইয়ারোপরি রাষ্ট্রীয় নগরিয়া জীবিকা অভিযানের অধীনত 779গৰাকী মহিলায় এই আঁচনির পুঁজির ধন লাভ করব। মুখ্যমন্ত্রী কাইলৈ গোলাঘাট বিধানসভা সমষ্টিত আত্মসহায়ক গোটৰ 37,873গৰাকী মহিলাক উদ্যমিতা পুঁজিৰ 10,000 টকাৰ চেক বিতৰণ কৰিব। মুখ্যমন্ত্ৰীৰ লগতে 313 কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও প্ৰকল্প উদ্বোধন কৰিব। তেওঁ 4 কোটি টকা ব্যয়ৰে নিৰ্মিত মুকলি প্ৰেক্ষাগৃহ, 7 কোটি টকা ব্যয় সাপেক্ষ বালিজান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নতুন ভৱন আৰু 4 কোটি টকা ব্যয়ৰে নিৰ্মিত চৰকাৰী বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নতুন ভৱনো মুকলি কৰিব। মুখ্যমন্ত্ৰীয়ে এই ভ্ৰমণতে 104 কোটি টকা ব্যয় সাপেক্ষ গোলাঘাট মেৰাপানী পথ আৰু 106 কোটি টকা ব্যয় সাপেক্ষ পদুমণি ৰঙাজান পথো মুকলি কৰিব। তেওঁ সংহত জিলা আয়ুক্তৰ কাৰ্যালয় আৰু চৰকাৰী আদৰ্শ স্নাতক মহাবিদ্যালয় উদ্বোধন কৰিব। 1894 চনৰ 28 জানুৱাৰীত দৰং জিলাৰ পথৰুঘাটত ব্ৰিটিছৰ বৰ্ধিত খাজনাৰ বিৰুদ্ধে গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰিবলৈ গৈ শ্বহীদ হোৱা কৃষকসকলৰ স্মৃতিত আজি কৃষক শ্বহীদ দিৱস পালন কৰা হৈছে। 1894 চনৰ আজিৰ দিনটোতে দৰং জিলাৰ মংগলদৈৰ পৰা প্ৰায় 16 কিলোমিটাৰ পশ্চিমে অৱস্থিত পথৰুঘাটত ব্ৰিটিছ আৰক্ষীৰ গুলীত কমেও 140গৰাকী কৃষক শ্বহীদ হৈছিল। তদুপৰি প্ৰায় 150গৰাকী আহত হৈছিল। এই শ্বহীদসকলৰ স্মৃতিত দৰং জিলাৰ পথৰুঘাটত কালিৰে পৰা দুদিনীয়াকৈ কৃষক শ্বহীদ দিৱস আৰু ৰাইজমেল অনুষ্ঠিত হৈছে। কালি প্ৰথম দিনাৰ কাৰ্যসূচী হিচাপে কৃষক মেলাৰ দুৱাৰ মুকলি, কৃষক প্ৰশিক্ষণ আৰু কৃষি বিজ্ঞানীৰ সৈতে মত বিনিময় অনুষ্ঠান অনুষ্ঠিত হয়। আজি কিছু সময় পাছতে পতাকা উত্তোলন, শ্বহীদৰ স্মৃতিসৌধত শ্ৰদ্ধাঞ্জলি তৰ্পণ, গছপুলি ৰোপণ আদি কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। মুখ্যমন্ত্রী ড হিমন্ত বিশ্ব শর্মায় কৃষক শহীদ দিবস উপলক্ষে পথৰুঘাটৰ শহীদ কৃষকসকললৈ গভীৰ শ্রদ্ধা জ্ঞাপন কৰিছে। গৌৰৱপুৰ পাকিস্তান সংযোগ সন্দৰ্ভত বিশেষ তদন্তকাৰী গোটৰ প্ৰতিবেদন 8 ফেব্ৰুৱাৰীত ৰাজহুৱা কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শর্মায় কালি সাংবাদিকৰ আগত প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি আলী তকিব শেখৰ গোচৰৰ সৈতে গৌৰৱ গগৈ আৰু তেওঁৰ পত্নী প্ৰত্যক্ষভাৱে জড়িত আছে। 8 ফেব্ৰুৱাৰী নিশা 8:30 বজাত ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ উপস্থিতিত মুখ্যমন্ত্ৰীয়ে এখন সংবাদমেলযোগে তদন্তকাৰী গোটৰ প্ৰতিবেদন ৰাজহুৱা কৰিব বুলি জানিবলৈ দিছে। সংবাদমেলৰ এদিন পূৰ্বে অহা 7 ফেব্ৰুৱাৰীত এই সন্দৰ্ভত মন্ত্ৰীসভাৰ বৈঠকত আলোচনা কৰা হ'ব বুলিও মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী অমিত শ্বাহে পৰহিলৈ ডিব্ৰুগড়ত নিৰ্মাণ হ'বলগীয়া ৰাজ্যৰ দ্বিতীয় বিধানসভা চৌহদৰ আধাৰশিলা স্থাপন কৰিব। মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰিছে। এই প্ৰকল্পই ডিব্ৰুগড়ক ৰাজ্যৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ প্ৰচেষ্টাক অধিক গতিশীল কৰি তোলাৰ লগতে সুশাসন ব্যৱস্থাক জনসাধাৰণৰ ওচৰলৈ লৈ যোৱাত বিশেষ ভূমিকা পালন কৰিব বুলি আশা কৰা হৈছে। বৰেণ্য শিল্পী ড ভূপেন হাজৰিকা কেৱল অসম, পশ্চিমবংগ বা ভাৰতৰে নহয় বৰং প্ৰকৃত অৰ্থত তেওঁ এগৰাকী বিশ্বশিল্পী। 49 সংখ্যক আন্তর্জাতিক কলকাতা গ্রন্থমেলাত অসম প্রবাসন পরিষদৰ উদ্যোগত আয়োজিত ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকীৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি কালি কলকাতাৰ প্ৰকাশক আৰু পুথি বিক্ৰেতা গিল্ডৰ সচিব ত্ৰিদীপ চেটাৰ্জীয়ে এইদৰে মন্তব্য কৰে। তেওঁ কয় যে মানৱতাৰ সুৰধ্বনিৰে পৰিধি ভাঙি মানৱ সমাজৰ সম্প্ৰীতি শিল্পীগৰাকীৰ সৃষ্টিৰ মূল দৰ্শন। অনুষ্ঠানত অংশগ্ৰহণ কৰি সাহিত্য একাডেমী সন্মানপ্ৰাপক উপন্যাসিক সাংবাদিক অনুৰাধা শৰ্মাপূজাৰীয়ে কয় যে ডঃ ভূপেন হাজৰিকাই জীৱনৰ কঠিন সময়ত কলকাতালৈ গৈছিল আৰু কলকাতাবাসীয়ে তেওঁক হৃদয়ত স্থান দিছিল। তেওঁ কয় যে শিল্পীগৰাকীয়ে ভৌগোলিক সীমা অতিক্ৰম কৰি পাহাৰ ভৈয়াম একাকাৰ কৰি সমন্বয়ৰ আদৰ্শ প্ৰতিষ্ঠা কৰি গৈছে। ভাৰত আৰু নিউজিলেণ্ডৰ মাজৰ চলিত পাঁচখনীয়া টি টুৱেণ্টি শৃংখলাৰ চতুৰ্থখন খেল বিশাখাপট্টনমত অনুষ্ঠিত হ'ব। খেলখন সন্ধিয়া 7 বজাত আৰম্ভ হ'ব। ভাৰতে ইতিমধ্যে 3খন খেলত জয়লাভ কৰি শৃংখলা নিজৰ হাতলৈ আনিবলৈ সমৰ্থ হৈছে। শৃংখলাৰ পঞ্চম তথা অন্তিমখন খেল অহা 31 জানুৱাৰী তিৰুৱনন্তপুৰমৰ গ্ৰীণফিল্ড ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক নিৰুপমা বৰঠাকুৰৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
সমগ্ৰ দেশজুৰি উলহ মালহেৰে দেশৰ 77 সংখ্যক গণৰাজ্য দিৱস পালন। ইউৰোপৰ সৈতে ভাৰতৰ ঐতিহাসিক বাণিজ্য চুক্তি। আমিনগাঁৱত নিৰ্মাণ হ'ব মুখ্যমন্ত্ৰী বিলাসী ভৱন আদি বিভিন্ন বাতৰি আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহে মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত ভাৰত আৰু ইউৰোপীয় সংঘৰ মাজত ঐতিহাসিক বাণিজ্য চুক্তি স্বাক্ষৰ হোৱাৰ বাতৰি অসমীয়া প্ৰতিদিন কাকতে শিৰোনামৰ বাতৰি হিচাপে প্ৰকাশ কৰিছে। অন্যান্য কাকতসমূহেও এই বাতৰিটো ভিন্ন শিৰোনামেৰে সবিচাৰে প্ৰকাশ কৰিছে। ৰাজ্যত সমাগত বিধানসভা নিৰ্বাচনক লৈ ৰাজনৈতিক দলসমূহৰ মাজত তৎপৰতা অব্যাহত থকাৰ সময়তে ৰাজ্যিক বিজেপিয়ে 60টা সমষ্টিৰ বাবে প্ৰাৰ্থীৰ পেনেল প্ৰস্তুত কৰাৰ এটা বাতৰি দৈনিক অসম কাকতখনে শিৰোনামৰ বাতৰি হিচাপে প্ৰকাশ কৰিছে। গৌৰৱ গগৈৰ পাকিস্তান লিংকৰ প্ৰতিবেদন অহা 8 ফেব্ৰুৱাৰীত ৰাজহুৱা কৰা হ'ব বুলি কালি মন্ত্ৰীসভাৰ বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰাৰ বাতৰিটো দৈনিক জনমভূমি, আমাৰ অসম, অসমীয়া খবৰ, দৈনিক অগ্ৰদূত আদিৰ লগতে প্ৰায় আটাইকেইখন কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। বিশ্ববিদ্যালয় অনুদান আয়োগৰ সংশোধিত নীতি নিয়মৰ বিৰুদ্ধে ৰাষ্ট্ৰজুৰি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ বাতৰি দ্য চেণ্টিনেল কাকতে প্ৰকাশ কৰিছে। ভাৰতে শক্তিখণ্ডত 100 বিলিয়ন আমেৰিকান ডলাৰ বিনিয়োগৰ লক্ষ্য নিৰ্ধাৰণ কৰাৰ এটা বাতৰি দি আছাম ট্ৰিবিউন কাকতে সবিস্তাৰে প্ৰকাশ কৰিছে। বৰপেটাৰ ৰহমপুৰত ব্ৰহ্মপুত্ৰত নাও বুৰি 4টি শিশুসহ 6জন লোক সন্ধানহীন হৈ থকাৰ বাতৰিটো দৈনিক অগ্ৰদূত কাকতৰ লগতে আন কাকতসমূহেও প্ৰকাশ কৰিছে। জনপ্ৰিয় কণ্ঠশিল্পী অৰিজিৎ সিঙে নতুনকৈ কোনো নেপথ্য সংগীতৰ বাবে চুক্তিবদ্ধ নোহোৱাৰ সিদ্ধান্ত ঘোষণা কৰাৰ বাতৰি নিয়মীয়া বাৰ্তা কাকতখনে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। আহক এতিয়া আমি পুনৰ বাতৰিৰ মাজলৈ ঘূৰি যাওঁ।
ধন্যবাদ নিৰুপমা বৰঠাকুৰ। ৰাজ্যৰ 200 বছৰীয়া চাহ উদ্যোগলৈ আগবঢ়োৱা অনন্য অৱদানৰ স্বীকৃতিস্বৰূপে এটিকলি দুটিপাত আঁচনিৰ জৰিয়তে কালি 518 গৰাকী শ্ৰমিকক এককালীন সাহায্য প্ৰদান কৰা হয়। নাহৰকটীয়া সমষ্টিৰ বিধায়ক তৰংগ গগৈয়ে কালি আয়োজিত অনুষ্ঠানত এই সাহায্য প্ৰদান কৰে। তেওঁ লগতে হাবজান চাহ বাগিচাত 1,50,00,000 টকাৰে নৱনিৰ্মিত জগন্নাথ সামূহিক প্ৰেক্ষাগৃহ তথা দক্ষতা বিকাশ কেন্দ্ৰও মুকলি কৰে। শিৱসাগৰ জিলাৰ বৃহত্তৰ ৰংপুৰ মেডাম মেফি উদযাপন সমিতিৰ উদ্যোগত আৰু আটাচু জিলা সমিতিৰ সহযোগত পৰহিলৈৰ পৰা 1 ফেব্ৰুৱাৰীলৈ আন্তঃৰাষ্ট্ৰীয় মেডাম মেফিৰ আয়োজন কৰা হৈছে। অৱশ্যে এইবাৰ প্ৰতিবছৰে মেডাম মেফিৰ সৈতে সংগতি ৰাখি অনুষ্ঠিত কৰি অহা ৰাষ্ট্ৰীয় পৰ্যায়ৰ মাৰাথন বাতিল কৰা হৈছে বুলি উদযাপন সমিতিয়ে জনাইছে। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চল পুৱাৰ ভাগত কুঁৱলী আৱৰি ৰখাৰ লগতে দিনৰ ভাগলৈ বতৰ ফৰকাল হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 28 ডিগ্ৰী আৰু সৰ্বনিম্ন 13 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। অৰুণাচল প্ৰদেশৰ মৰাণ জনগোষ্ঠীৰ লোকসকললৈ তিনিচুকীয়া জিলাৰ নিয়োগ বিনিময় কেন্দ্ৰত নাম পঞ্জীয়নৰ সুবিধা প্ৰদানৰ বাবে ৰাজ্যিক মন্ত্ৰীসভাৰ সিদ্ধান্ত। বৰপেটাৰ বৰখোলা চৰৰ সমীপত সংঘটিত নাও দুৰ্ঘটনাত সন্ধানহীন লোকসকলৰ উদ্ধাৰৰ বাবে আজি পুৱাৰে পৰা অভিযান অব্যাহত। গোৱালপৰীয়া লোকগীতৰ যশস্বী শিল্পী প্ৰতিমা বৰুৱা পাণ্ডেৰ স্মৃতি বিজড়িত গৌৰীপুৰা মাটিয়াবাগৰ প্ৰাসাদ সংৰক্ষণৰ বাবে ৰাজ্য চৰকাৰৰ সিদ্ধান্ত। ৰাষ্ট্ৰপতিৰ ভাষণেৰে আজি সংসদৰ বাজেট অধিৱেশন আৰম্ভ। আৰু বিশাখাপট্টনমত আজি ভাৰত নিউজিলেণ্ডৰ মাজত চলিত টি টুৱেণ্টি শৃংখলাৰ চতুৰ্থখন খেল। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। ক্ষতিক পাছতেই জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।